এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ওৰাং আৰু ওদালগুৰিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে ডঃ শৰ্মাই ওদালগুৰি জিলাৰ সদৰত আৰু ওৰাং চাহবাগিচাত দুখনকৈ সভাত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ নিৰ্বাচন বিটিআৰৰ ৰাইজৰ বাবে সমস্যাবিহীন, বিকশিত আৰু প্ৰগতিশীল বিটিআৰ গঢ়িবলৈ এটা সুবৰ্ণ সুযোগ বুলি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে। ৰৌতা, পাঁচনৈ, চেৰফাং, ধনশিৰি আৰু ভৈৰৱকুণ্ড সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই এই মাহৰ তৃতীয় সপ্তাহত পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি আৰু ছেপ্টেম্বৰ মাহৰ দুৰ্গা পূজাৰ আগে আগে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিচনাৰ পৰা পৰি যোৱা নিশা এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে দুটি নৱজাতক গুৰুতৰভাৱে আহত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্তৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছে। তেওঁ লগতে হাস্পতাল কৰ্তৃপক্ষক ততালিকে চি চি টিভি ফুটেজ পৰীক্ষা কৰিবলৈ আৰু এখন তদন্ত কমিটি গঠন কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। এই ঘটনাত দোষী সাব্যস্ত লোকক কঠোৰ শাস্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পুণ্যতিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ডঃ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাচি অসমীয়া সমাজৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ্ণৱ সমাজত বিশেষ তাৎপৰ্য বহন কৰা এই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহ আজি পহিলা ভাদ উপলক্ষে নাম প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। জিলাখনৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত আজিৰে পৰা মাহজোৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানতো ভাদমাহ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। একেদৰে বৰপেটাৰ কীৰ্তনঘৰ, যোৰহাট জিলাৰ টিয়কৰ ঐতিহাসিক শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰ, মহাপুৰুষ শংকৰদেৱৰ তিৰুভাৱ ক্ষেত্ৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰ, ধুবুৰীৰ ঐতিহ্যমণ্ডিত ৰামৰায় কুটিৰ, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকু পুখুৰীটো আজিৰে পৰা পবিত্ৰ ভাদ মাহৰ চাৰিপ্ৰসংগীয়া নামৰ আয়োজন কৰা হৈছে। ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা নামঘৰত অগণন ভক্তক আদৰিবৰ বাবে নামঘৰ পৰিচালনা সমিতি সাজু হৈ উঠিছে। গুৱাহাটী মহানগৰীৰ শিলপুখুৰী মহিলা নামঘৰ, আম্বাৰীৰ গোপালকৃষ্ণ নামঘৰ, নুনমাটিৰ শংকৰী কৃষ্টি নামঘৰকে ধৰি বিভিন্ন ৰাজহুৱা নামঘৰসমূহতো ভক্তপ্ৰাণ ৰাইজে ভাদ মাহৰ নাম পৰিৱেশন কৰিছে। বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে 1942 ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1967 অসম বিধানসভালৈ চৌধুৰীয়ে 1978 পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰসিকতা আৰু বাগ্মিতা গুণৰ বাবে অগণন লোকৰ প্ৰিয়ভাজন হোৱা চৌধুৰীৰ পুণ্যতিথিত আজি বহু লোকে শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ মৃত্যুতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত লক্ষ্যধৰ চৌধুৰীৰ অৱদান অনন্য বুলি অভিহিত কৰে। কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। ডাঃ সঞ্জয় এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ হোৱাৰ উপৰিও গৱেষক, শিক্ষাবিদ, লেখক, সুবক্তা, কবি আৰু সমাজকৰ্মী হিচাপেও খ্যাতি অৰ্জন কৰিছে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ, চিকিৎসা বিষয়ক গৱেষণা আৰু সামাজিক ক্ষেত্ৰত কৃতিত্বৰ বাবে তেওঁৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছে। ৰাজ্যত আজি দিনৰ 12:09 এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 4.2 বুলি জানিব পৰা গৈছে। অৱশ্যে ইয়াৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।